গীতমেলা ঊনষাঠি অধ্যায়। প্রধান বাদ্যকৰ নিমিত্তে অল টছহেট সুৰত গাবলগীয়া মিকতাম নামে ডায়ুদৰ ৰচিত গীত। চৌলে লোক পঠোৱাত সিহঁতে ডায়ুদক বধ কৰিবৰ চলেৰে ঘৰৰ ওচৰত খাপ দি থকা সময়ৰ গীত। হে মোৰ ঈশ্বৰ, শত্ৰুবোৰৰ পৰা মোক উদ্ধাৰ কৰা, মোৰ বিৰুদ্ধে উঠাসকলৰ পৰা মোক ওখ ঠাইত তুলি থোৱা, অধৰ্মচাৰীবোৰৰ পৰা মোক ৰক্ষা কৰা, ৰক্তপাতী মানুহৰ পৰা মোক ৰক্ষা কৰা, কিয়নো চোৱা তেওঁলোকে মোৰ প্ৰাণলৈ খাপ দি আছে। হে জিহুৱা, মোৰ কোনো দোষ বা পাপ নাই, তথাপিও বলৱন্তবোৰে মোৰ বিৰুদ্ধে গোট খাইছে। তেওঁলোকে মোক বিনা দোষে আক্ৰমণ কৰিবলৈ দৌৰি দৌৰি আহি যুগুত হৈছে। তুমি মোৰ উপকাৰলৈ জাগি উঠা, মোলৈ দৃষ্টি কৰা। হে ঈশ্বৰ জিহুৱা, তুমি সৰ্বশক্তিমান ইজৰাইলৰ ঈশ্বৰ, তুমিয়ে সকলো জাতিক শাস্তি দিবলৈ উঠা। কোনো দুৰ্নীতিপৰায়ণ পাপীক দয়া নকৰিবা, চেলা। তেওঁলোকে গধূলি পৰত উভতি আহি কুকুৰৰ দৰে গৰ্জন কৰে, নগৰৰ চাৰিওফালে ভ্ৰমণ কৰে। চোৱা, তেওঁলোকে মুখেৰে আৱেগ প্ৰকাশ কৰে, তেওঁলোকৰ ওঠত তৰোৱাল আছে, কিয়নো তেওঁলোকে কয়, কোনে আমাৰ কথা শুনি পাব। কিন্তু হে জিহুৱা, তুমি তেওঁলোকক হাঁহা, তুমি সকলো জাতিকে উপহাস কৰিবা। ঈশ্বৰ জিহুৱা মোৰ বল, মই তোমালৈ অপেক্ষা কৰিম, কিয়নো হে ঈশ্বৰ, তুমি মোৰ উচ্চ দুৰ্গ। মোৰ ঈশ্বৰ দয়ালু, তেওঁ প্ৰতিজ্ঞা আৰু বিশ্বস্ততা মোৰ সংগী। মোৰ শত্ৰুবোৰৰ পৰাজয় ঈশ্বৰে মোক দেখিবলৈ দিব। মোৰ লোকসকলে যেন পাহৰি নাযায়, তাৰ বাবেই তেওঁলোকক বধ নকৰিব। হে প্ৰভু, আমাৰ ঢাল, তুমি তোমাৰ শক্তিৰে গোট গোট কৰি তেওঁলোকক হীন অৱস্থালৈ আনা। তেওঁলোকৰ পাপ মুখৰ আৰু ওঠৰ কথা, তেওঁলোকে হাও দিয়া আৰু মিছা কথা কোৱাৰ কাৰণে তেওঁলোকে তেওঁলোকৰ অহংকাৰত ধৰা পৰক। তুমি ক্ৰোধত তেওঁলোকক সংহাৰ কৰা, যাতে তেওঁলোক আৰু নাথাকে। জাকোবৰ মাজত ঈশ্বৰে যে শাসন কৰে, পৃথিৱীৰ সীমালৈকে যে শাসন কৰে, তাক তেওঁলোকে জানক, চেলা। তেওঁলোকে গধূলি পৰত উভতি আহি কুকুৰৰ দৰে ৰাও কাহক, নগৰত চাৰিওফালে ভ্ৰমণ কৰক। তেওঁলোকে আহাৰৰ কাৰণে ইফালে সিফালে ফুৰিব, যদি তৃপ্ত নহয় তেনেহ'লে বিৰক্তিত উজাগৰে থাকিব। কিন্তু মই হ'লে তোমাৰ পৰাক্ৰমৰ গীত গাম, এনেকি ৰাতিপুৱাতে উচ্চ স্বৰেৰে তোমাৰ দয়াৰ গীত গান কৰিম, কিয়নো তুমি মোৰ উচ্চ দুৰ্গ, সংকটৰ কালত তুমি মোৰ আশ্ৰয় স্থান। হে মোৰ বল, মই তোমাৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গান কৰিম, কিয়নো ঈশ্বৰ মোৰ উচ্চ দুৰ্গ আৰু তেওঁ মোৰ দয়ালু ঈশ্বৰ।